প্রথম করিন্থিয়া অধ্যায় দহ। হে ভাইবিলাক, তোমালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই যে আমাৰ পূৰ্বপুৰুষ সকলোৱেই মেঘৰ তলত আছিল আৰু সকলোৱেই সাগৰৰ মাজেদি আহিছিল আৰু সকলোৱেই মেঘ আৰু সাগৰতে মুচি লৈ বাপ্তাইজ হৈছিল আৰু সকলোৱেই একে আত্মিক আহাৰ ভোজন কৰিছিল আৰু সকলোৱেই একে আত্মিক জল পান কৰিছিল, কিয়নো তেওঁবিলাকৰ পাছে পাছে চলা আত্মিক শিলৰ পৰা তেওঁবিলাকে পান কৰিছিল, সেই শিলেই খ্ৰীষ্ট। তথাপি তেওঁবিলাকৰ অধিক ভাগ লোকৰ ওপৰত ঈশ্বৰ সন্তুষ্ট নহল, কিয়নো তাৰ প্ৰমাণ এই যে তেওঁবিলাকক অৰণ্যতহে নিপাত কৰা হল।
তেওঁবিলাকে যেনেকৈ কামনা কৰিছিল, আমিও যেন তেনেকৈ মন্দ বিষয়ৰ কামনা নকৰোঁ। এই কাৰণে সেই ঘটনাই আমালৈ আৰ্হি হল। আৰু তেওঁবিলাকৰ মাজৰ কিছুমান যেনেকৈ দেৱপূজক হৈছিল, তোমালোক তেনে নহবা। সেই বিষয়ে এনে লিখা আছে, মানুহবিলাকে ভোজন পান কৰিবলৈ বহিল, পাছে ধেমালি কৰিবলৈ উঠিল। আৰু তেওঁবিলাকৰ কিছুমানে যেনেকৈ ব্যভিচাৰ কৰাত একেদিনাই 23,000 মানুহ মৰা পৰিল, তেনেকৈ আমি ব্যভিচাৰ নকৰোঁ হওক। আৰু তেওঁবিলাকৰ কিছুমানে যেনেকৈ পৰীক্ষা কৰাত হাপৰ দ্বাৰাই বিনষ্ট হল, তেনেকৈ আমি প্ৰভুৰো পৰীক্ষা নকৰোঁ হওক। আৰু তেওঁবিলাকৰ কিছুমানে যেনেকৈ গৰিহণা দিয়াত তেওঁবিলাক সংহাৰকৰ দ্বাৰাই বিনষ্ট হল, তোমালোকে তেনেকৈ গৰিহণা নিদিবা হওক। তেওঁবিলাকলৈ আৰ্হি স্বৰূপে এইবোৰ ঘটিছিল। আৰু শেষ যুগৰ মানুহ যি আমি, আমাক চেতনা দিবলৈ লিখা আছে। এই কাৰণে যিকোনোৱে থিৰে আছো বুলি ভাবে তেওঁ যেন নপৰে, তাৰ নিমিত্তে সাৱধান হওক। যি যি পৰীক্ষা মানুহবিলাকত চলে, তাৰ বাহিৰে তোমালোকলৈ আন পৰীক্ষা ঘটা নাই, কিন্তু ঈশ্বৰ বিশ্বাসী, তেওঁ তোমালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব, কিন্তু যাতে তোমালোকে সহিব পাৰিবা, তাৰ কাৰণে পৰীক্ষাই সৈতে হাৰিবৰ উপায়ো কৰিব।
এই কাৰণে হে মোৰ প্ৰিয়বিলাক, দেৱ পূজাৰ পৰা পলোৱা, মই তোমালোকক বুদ্ধিমান জানি কওঁ, তোমালোকে নিজে মোৰ কথা বিবেচনা কৰা। আমি যি আশীৰ্বাদৰ পাণ পাত্ৰক আশীৰ্বাদ কৰোঁ, সেয়ে খ্ৰীষ্টৰ তেজৰ সহভাগিতা নহয়নে? আৰু যি পিঠা ভাঙো, সেয়ে খ্ৰীষ্টৰ শৰীৰৰ সহভাগিতা নহয়নে? কিয়নো অনেক যি আমি, আমি সকলোৱেই এক পিঠা এক শৰীৰ, কাৰণ আমি সকলোৱেই সেই এক পিঠাৰ ভাগী। মাংসিক ইছৰাইলক চোৱা, যিবিলাকে উৎসৰ্গ কৰা বলি খায়, তেওঁবিলাক বেদীৰ সহভাগী নহয়নে? তেন্তে মই কি কৈছো? দেৱতাৰ প্ৰসাদ কিবা হয় বা দেৱতাই কিবা হয় এইবুলি কৈছোনে? তেন্তে নহয়। কিন্তু পৰজাতিবিলাকে যি যি বলিদান কৰে, তাক ঈশ্বৰৰ উদ্দেশ্যে নহয়, ভূত পিশাচৰ উদ্দেশ্যেহে কৰে। ইয়াকেহে কৈছো। আৰু তোমালোক যেন ভূত পিশাচৰ সহভাগী হোৱা, মোৰ এনে ইচ্ছা নাই। তোমালোকে প্ৰভুৰ পাণ পাত্ৰ আৰু ভূত পিশাচৰ পাণ পাত্ৰ এই উভয়ত পান কৰিব নোৱাৰা। প্ৰভুৰ মেজ আৰু ভূত পিশাচৰ মেজ এই উভয়ৰো ভাগী হব নোৱাৰে। নতুবা আমি প্ৰভুৰ ঈৰ্ষা জন্মাব খুজিছো নেকি? আমি জানো তেওঁতকৈ বলৱন্ত।
সকলো অবাধ, কিন্তু সকলোৱেই হিতজনক নহয়। সকলো অবাধ, কিন্তু সকলোৱেই ধৰ্মত বৃদ্ধি নকৰে। প্ৰতিজনে নিজৰ হিত নিবিচাৰি পৰৰ হিত বিচাৰক। যিকোনো বস্তু বজাৰত বেচে, দুখাদুখ জ্ঞানৰ কাৰণে একো নুসুধি নুপুচি তাক ভোজন কৰিবা, কিয়নো পৃথিৱী আৰু তাৰ পৰিপূৰ্ণতা প্ৰভুৰে।
খ্ৰীষ্টৰ বিশ্বাস নকৰাবিলাকৰ কোনোৱে তোমালোকক নিমন্ত্ৰণ কৰিলে, তোমালোক যদি যাবলৈ সন্মত হোৱা, তেন্তে দুখাদুখ জ্ঞানৰ কাৰণে একো নুসুধি নুপুচি যিকোনো বস্তু তোমালোকৰ আগত থোৱা হয়, তাকেই ভোজন কৰিবা। কিন্তু কোনোৱে যদি তোমালোকক এই বলি দিয়া বুলি কয়, তেন্তে সেই কথা জনোৱাজনৰ কাৰণে আৰু দোষাদোষ জ্ঞানৰ কাৰণে তাক ভোজন নকৰিবা। দোষাদোষ জ্ঞান বুলি যে কৈছো, সেয়ে তোমাৰ নহয় আনৰহে, কিয়নো মোৰ স্বাধীনতা অন্যৰ দোষাদোষ জ্ঞানৰ দ্বাৰাই কিয় মোৰ সদবিচাৰ কৰা হয়? মই যদি কৃতজ্ঞতাৰে ভোজন কৰো, তেন্তে জীৱস্তুৰ নিমিত্তে ধন্যবাদ কৰো, তাৰ নিমিত্তে মই নিন্দিত হওঁ কিয়? এতেকে তোমালোকে ভোজন পান আদি যি যি কৰ্ম কৰা, সকলোকে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে কৰিবা। অনেকে পৰিত্ৰাণ পাবলৈ মই যেনেকৈ নিজৰ হিত নিবিচাৰি তেওঁবিলাকৰ হিত বিচাৰি সকলো বিষয়তে সকলোকে সন্তুষ্ট কৰোঁ, তেনেকৈ তোমালোকেও যিহুদী কি গ্ৰীক কি ঈশ্বৰ মণ্ডলী কাৰো বিঘ্নজনক নহবা।